30 নং ছবি যীশু সৰ্বশক্তিমান হয়। এই মানুহবিলাকে মূৰ্তিবোৰ জ্বলাই দিছে আৰু তন্ত্ৰ মন্ত্ৰৰ সামগ্ৰীবোৰ জ্বলাই দিছে। তেওঁ যীশুত অনুগামী হোৱাৰ পূৰ্বে এইবোৰ বিশ্বাস কৰিছিল, কিন্তু খ্ৰীষ্টবিশ্বাসীসকলে নিশ্চয় চৈতান আৰু দুষ্ট আত্মাবোৰৰ প্ৰত্যেকটো বিষৰ পৰা মুক্ত হ'ব লাগিব। চৈতান, দুষ্ট আত্মা, মূৰ্তি আৰু তন্ত্ৰ মন্ত্ৰ আদিতকৈ প্ৰভু যীশু অধিক শক্তিমান হয়। আমি বিশ্বাসীসকলে চৈতানক ভয় কৰাৰ প্ৰয়োজন নাই। আমি কেৱল আমাক সহায় কৰিবলৈ আৰু সুৰক্ষা দিবলৈ ঈশ্বৰক প্ৰাৰ্থনা কৰিব লাগে।